Ella a Cajbaní. বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে দীক্ষিতা শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰে। দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৱান সুস্থিৰ ৰখাৰ বাবে কেন্দ্ৰীয় খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে তীক্ষ্ণ দৃষ্টি ৰাখিছে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সমিতিয়ে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে 11,000 কোটিৰো অধিক টকাৰ সাহায্যত অনুমোদন জনাইছে। ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত 12 জন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু 16 জন এতিয়াও নিৰুদ্দেশ হৈ আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আৰু অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্তী সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়াক নিৰ্বাচিত কৰা হৈছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰে। বিশ্ব দবা চেম্পিয়ন ডি গুকেশ, পেৰিছ অলিম্পিকত 2টাকৈ পদক বিজেতা মনু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু পেৰিছ পেৰা অলিম্পিকত স্বৰ্ণ পদক বিজেতা প্ৰবীণ কুমাৰক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হয়। ক্ৰীড়াৰ ক্ষেত্ৰত বিগত 4 বছৰত আগবঢ়োৱা অনন্য প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰা হয়। একেদৰে 32গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হয়। অৰ্জুন বঁটা লাভ কৰা খেলুৱৈসকলৰ ভিতৰত এথলীট জ্যোতি য়াৰাজী আৰু অন্নু ৰাণী, বক্সাৰ নিতু আৰু চাবিতি, দবা খেলুৱৈ ৱন্দিকা আগৰৱাল, হকী খেলুৱৈ ছালিমা টেটে, অভিষেক সঞ্জয়, জৰ্মনপ্ৰীত সিং আৰু সুখজিৎ সিং, পেৰা আৰ্চাৰী খেলুৱৈ ৰাকেশ কুমাৰ, পেৰা এথলীট প্ৰীতিপল, জিমানজী দীপ্তি, অজিত সিং আৰু শচীন খিলাৰী অন্যতম। প্ৰবীণ এথলীট সুশা সিং আৰু প্ৰবীণ পেৰা সাঁতোৰবিদ মুৰলীকান্ত পেটকাৰক জীৱনজোৰা সাধনাৰ বাবে অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰা চণ্ডীগড় বিশ্ববিদ্যালয়ক মৌলানা আবুল কালাম আজাদ বঁটা প্ৰদান কৰা হয়। একেদৰে পেৰা শ্বুটিঙৰ প্ৰশিক্ষক সুভাষ ৰাণা, শ্বুটিং প্ৰশিক্ষক দীপালী দেশপাণ্ডে, হকীৰ প্ৰশিক্ষক সন্দীপ সংৱান, বেডমিণ্টন প্ৰশিক্ষক এছ মুৰলীধৰণ আৰু ফুটবল প্ৰশিক্ষক আৰ্মাণ্ডো এগনেলুক কলাকুক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় মন্ত্ৰীসভা সমিতিয়ে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেড চমুকৈ RINLক পুনৰুজ্জীৱিত কৰাৰ বাবে 11,440 কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি অনুমোদন দিয়া RINLক পুনৰুজ্জীৱিত কৰাৰ এই সাহায্যৰ বিষয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত প্ৰকাশ কৰে। তেওঁ কয় যে অন্ধ্ৰপ্ৰদেশত থকা RINLয়ে দেশৰ তীখাখণ্ডত এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। তেওঁ লগতে কয় যে এই সাহায্যৰ ফলত RINLৰ সকলো কৰ্মচাৰীৰ লগতে কোম্পানীটোৰ সৈতে জড়িত সকলো লোক অৰ্থনৈতিকভাৱে উপকৃত হ'ব। কেন্দ্ৰীয় চৰকাৰে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এগৰাকী মুখপাত্ৰই নতুন দিল্লীত এই বিষয়ে প্ৰকাশ কৰি কয় যে গ্ৰাহকসকললৈ উচিত মূল্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মন্ত্ৰালয়ে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাসমূহৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যমান সুস্থিৰ ৰখাৰ বাবে ঘৰুৱা উৎপাদনক উদগনি দিয়াও অন্যতম। মুখপাত্ৰগৰাকীয়ে কয় যে চলিত বিত্তীয় বছৰত দেশত দাইল আৰু পিয়াজৰ উৎপাদন যোৱা বছৰৰ তুলনাত বৃদ্ধি পাব বুলি আশা কৰা হৈছে। দেশত ৰহৰ দাইলৰ উৎপাদন যোৱা বছৰৰ 34 লাখ মেট্ৰিক টনৰ পৰা এই বছৰ 35 লাখ মেট্ৰিক টনলৈ, মগু দাইলৰ উৎপাদন যোৱা বছৰৰ 11.54 লাখ মেট্ৰিক টনৰ পৰা এই বছৰ 13.83 লাখ মেট্ৰিক টনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই বছৰৰ খাৰিফ বতৰত পিয়াজৰ উৎপাদন যথেষ্ট ভাল হৈছে আৰু ৰবি বতৰতো পিয়াজৰ উৎপাদন পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অনুকূল বতৰৰ বাবে এই বছৰ দেশত আলুৰ উৎপাদনো পূৰ্বতকৈ বৃদ্ধি পাব বুলি মুখপাত্ৰগৰাকীয়ে সদৰি কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে আজি ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত আকাংক্ষিত জিলা কাৰ্যসূচীৰ পৰ্যালোচনা কৰিছে। ৰাজ্যখনলৈ 3দিনীয়া ভ্ৰমণসূচীৰে যোৱা মন্ত্ৰীগৰাকীয়ে আজি দ্বিতীয় দিনা ITI জগন্নাথপুৰ পৰিদৰ্শন কৰে। তেওঁ কেচবিন কাৰঞ্জিয়াও পৰিদৰ্শন কৰে। এই ভ্ৰমণকালত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত সকলো খণ্ডতে উন্নয়ন সাধন হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমি এখন উন্নত ভাৰত গঢ়াৰ লক্ষ্যত দ্ৰুত গতিৰে আগবাঢ়িছো। 70জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আজি সমাপ্ত হৈছে। 1000ৰো অধিক প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বিজেপিৰ শিখা ৰয় আৰু নীৰজ বসেয়াই তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। আম আদমী পাৰ্টীৰ অবধ ওজা, ৰাখী বিদলান আৰু বন্দনা কুমাৰীকে ধৰি বহুকেইগৰাকীয়ে আজি অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰে। সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। মনোনয়ন দাখিল প্ৰক্ৰিয়া অন্ত পৰাৰ লগে লগে আম আদমী পাৰ্টি, বিজেপি, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে পদযাত্ৰা আৰু ঘৰে ঘৰে বৈঠক অনুষ্ঠিত কৰি প্ৰচাৰ চলাইছে। জ্যেষ্ঠ বিজেপি নেতা অনুৰাগ সিং ঠাকুৰ, দলৰ সাংসদ বানশ্ৰী স্বৰাজ আৰু দিল্লী বিজেপিৰ কেইবাগৰাকীও নেতাই আজি দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। জ্যেষ্ঠ আপ নেতা তথা পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু আন নেতাসকলেও যোৱা কেইদিনত ৰাষ্ট্ৰীয় ৰাজধানীখনত ৰোড শ্ব আৰু পদযাত্ৰাত ভাগ লয়। দিল্লী কংগ্ৰেছৰ সভাপতি দেবেন্দ্ৰ যাদৱৰ লগতে দলটোৰ অন্যান্য নেতাসকলেও দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ কাৰ্যত ভাগ লয়।
ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত মুঠ 12গৰাকী ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱাৰ লগতে আন 16গৰাকী এতিয়াও নিৰুদ্দেশ হৈ আছে। ৰণধীৰ জয়সাৱালে কয় যে কেৰালাৰ বিনিল বাবুৰ মৃত্যু দুৰ্ভাগ্যজনক আৰু মন্ত্ৰালয়ে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ কয় যে অন্য এজন আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিকৰ মস্কোৰ হস্পিটেলত চিকিৎসা চলি আছে। শ্ৰীজয়সাৱালে কয় যে ৰাছিয়ান সেনাবাহিনীত কৰ্মৰত 96জন ভাৰতীয় নাগৰিক ঘূৰি আহিছে আৰু ৰাছিয়ান সৈন্যই তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। ইপিনে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে বাংলাদেশৰ সৈতে বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বিচাৰে। তেওঁ কয় যে ভাৰতৰ বৈদেশিক সচিবে বাংলাদেশ ভ্ৰমণ কৰি ভাৰতে ইতিবাচক দিশত আগবাঢ়িব বিচাৰে বুলি পুনৰবাৰ দোহাৰে। মুখপাত্ৰ শ্ৰী জয়সাৱালে জনায় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতক প্ৰতিনিধিত্ব কৰিব। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম প্ৰদেশ বিজেপিৰ নতুন সভাপতি নিৰ্বাচিত হৈছে। কেন্দ্ৰীয় নিৰ্বাচনী পৰ্যবেক্ষক গজেন্দ্ৰ সিং শেখাৱতে আজি গুৱাহাটীত বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ শইকীয়াক অসম প্ৰদেশ বিজেপিৰ নতুন সভাপতি নিৰ্বাচিত হোৱাৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। প্ৰদেশ বিজেপিৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত সভাপতিগৰাকীক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ বিদায়ী সভাপতি ভৱেশ কলিতাকে ধৰি দলীয় নেতৃবৰ্গই অভিনন্দন জনায়। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত ডিজিটেল ভাৰত নিধিৰ অধীনত 4G মোবাইল চাইটছ সঞ্চাৰ সাথী মোবাইল এপ ৰাষ্ট্ৰীয় বনবেন মিছন 2.0 আৰু ইণ্টাৰ চাৰ্কল ৰোমিঙৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত মন্ত্ৰী সিন্ধিয়াই কয় যে ভাৰত টেলিকম আৰু ডিজিটেল খণ্ডত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। দূৰসংযোগ বৈপ্লৱিক শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীসিন্ধিয়াই কয় যে এই খণ্ডটো এতিয়া দেশৰ উন্নয়নৰ বাবে চালিকা শক্তি হৈ পৰিছে। সঞ্চাৰ সাথী পৰ্টেলৰ সহায়ত এতিয়ালৈকে চুৰি হোৱা 25 লাখ ফোনৰ ভিতৰত 15 লাখ ফোনৰ সন্ধান পোৱা গৈছে। তেওঁ কয় যে ইউ পি আইৰ জৰিয়তে যোৱা বছৰ দেশত প্ৰায় 247 লাখ কোটি টকাৰ প্ৰায় 172 বিলিয়ন মূল্যৰ লেনদেন সম্পন্ন হৈছে। তেওঁ লগতে কয় যে সঞ্চাৰ সাথী উদ্যোগটোৱে তত্বাৱধায়ক হিচাপে কাম কৰাৰ লগতে প্ৰতিজন ব্যক্তিৰ সুৰক্ষা নিশ্চিত কৰিব। চীনে আজি সফলতাৰে পাকিস্তানী উপগ্ৰহ এটা মহাকাশলৈ উৎক্ষেপণ কৰে। এই উপগ্ৰহটো জিওকুৱান লঞ্চ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছে। PRSC-E1 নামৰ উপগ্ৰহটো লং মাৰ্চ 2D ৰকেটৰ দ্বাৰা বেইজিঙৰ সময় অনুসৰি দুপৰীয়া 12:07 উৎক্ষেপণ কৰা হয় আৰু ই পৰিকল্পিত কক্ষপথত সফলতাৰে প্ৰৱেশ কৰে। ৰকেটটোৱে আন দুটা উপগ্ৰহ টিয়ানলু 1 আৰু লানটান 1ও কঢ়িয়াই লৈ যায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰে। দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যমান সুস্থিৰ ৰখাৰ বাবে কেন্দ্ৰীয় খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে তীক্ষ্ণ দৃষ্টি ৰাখিছে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সমিতিয়ে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে 11,000 কোটিৰো অধিক টকাৰ সাহায্যত অনুমোদন জনাইছে। ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত 12জন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু 16 জন এতিয়াও নিৰুদ্দেশ হৈ আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে আৰু অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্তী সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়াক নিৰ্বাচিত কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।